এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পাৰ্থিব শৰীৰ আজি পুৱাতে অসমভূমিলৈ, পুষ্পসজ্জিত বাহনেৰে অগণন গুণমুগ্ধৰ সৈতে প্ৰিয় শিল্পীগৰাকীৰ নিজৰ বাসগৃহ অভিমুখে অন্তিম যাত্ৰা, সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুৰাগীৰ শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে শিল্পীগৰাকীৰ নশ্বৰ দেহ ৰখাৰ ব্যৱস্থা, সমগ্ৰ ৰাজ্য জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ, প্ৰান্তে প্ৰান্তে শ্ৰদ্ধা নিবেদনৰ সমূহীয়া কাৰ্যসূচী, আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত কালি ছুপাৰ ফ'ৰ পৰ্যায়ৰ প্ৰথমখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে বাংলাদেশৰ 4 উইকেটত জয়লাভ। সমগ্ৰ অসমজুৰি হাহাকাৰ আৰু অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰি আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পাৰ্থিব শৰীৰ আজি অসমভূমিলৈ লৈ অহা হৈছে। আজি পুৱা প্ৰায় 6:30 বজাত এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে শিল্পীগৰাকীৰ নশ্বৰ দেহ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ লৈ অনা হয়। এখন পুষ্পসজ্জিত বাহনেৰে প্ৰিয় শিল্পীগৰাকীৰ নিজৰ বাসগৃহ অভিমুখে অন্তিম যাত্ৰা আৰম্ভ হৈছে। চৌদিশে কেৱল হুমুনিয়া আৰু চকুলোৰ মাজত শিল্পীগৰাকীক অগণন জনতাই কাহিলীপাৰলৈ লৈ অনা পথত অশ্ৰু অঞ্জলি যাচিছে। কাহিলীপাৰাৰ পৰা সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পলৈ তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হ'ব। জনসাধাৰণে প্ৰশাসনে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনা মানি প্ৰিয় শিল্পীক অন্তিমবাৰৰ বাবে দৰ্শন কৰিব পাৰিব। সৰুসজাই ষ্টেডিয়ামত আজি কোনো যান বাহনৰ প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই। দৰ্শনাৰ্থীসকলে শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধা জনোৱাৰ পাছত ষ্টেডিয়ামখনৰ 3 নম্বৰ দুৱাৰেৰে ওলাই যাব পাৰিব। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে যোৱা অগণন অনুৰাগীৰ সুবিধা হোৱাকৈ আজি ৰাষ্ট্ৰীয় ঘাইপথেৰে বাণিজ্যিক বাহনৰ চলাচল বন্ধ ৰখা হৈছে। কালি গুৱাহাটীত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত ছত্তাৱান আৰু যান বাহন আৰক্ষীৰ উপায়ুক্ত জয়ন্ত সাৰথী বৰাই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে।
আমি যিবিলাক হেভি গুডছ আছে, গুডছ কেৰিং ভেহিকেলখিনি আমি বোথ হেণ্ডৰ পৰা বন্ধ কৰিম। ছেকেণ্ডটো হৈছে আপোনাৰ যিসকল মানুহ আহিব ইয়ালৈ, তেওঁলোকে আহি পেলাই ৰংমন পইণ্ট বুলি কৈ নেশ্যনেল হাইৱে ছাৰ্ভিচ ট্ৰেকত যিটো আছে, সেই ৰংমন পইণ্টত তেওঁলোকে গাড়ী পৰা নামিব। 1A গেটেদি তেওঁলোকে ইয়াৰ ভিতৰত প্ৰৱেশ কৰিব। তেওঁলোক গেট নম্বৰ 3 যিটো হেলিপেডৰ কিনাৰেদি ওলাই গৈছে, সেই গেট নম্বৰ 3 ওলাই গৈ তেওঁলোকে তাত 2টা ৰাস্তা আছে, সেই 2টাৰ এটা ইউজ কৰি পেলাই আকৌ নেশ্যনেল হাইৱে ছাৰ্ভিচ লাইনত তেওঁলোক ওলাই যাব পাৰিব। থাৰ্ড হৈছে ইয়াত কোনো ধৰণৰ গাড়ী প্ৰৱেশ নহ'ব। 1C যিখন গেট আছে, তৃতীয় গেটখন, এই 1C গেটখন ৰখা হৈছে ইমাৰ্জেঞ্চি ভেহিকেলৰ কাৰণে। আৰু এটা হৈছে যিটো আপোনালোকে জানে, ষ্টেডিয়ামৰ সন্মুখত যিটো ছাৰ্ভিচ লেন আছে, আমি ভাবিছোঁ, আশা কৰিছোঁ, এণ্টিচিপেশ্যন কৰিছোঁ যে বহুত মানুহ সমাগম হ'ব। গতিকে ছাৰ্ভিচ ট্ৰেকতে মানুহ এটা হোল্ডিং এৰিয়া যেতিয়া হ'ব পাৰে, গতিকে এই ছাৰ্ভিচ ট্ৰেকটোত যিমান দিন ইয়াত তেখেতৰ ৰিমেইনটো থাকে তেতিয়ালৈকে সেই ছাৰ্ভিচ ট্ৰেকটো ভেহিকেল আমি চলাচল বন্ধ কৰাই দিম।
অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সন্মানাৰ্থে কালিৰে পৰা 3দিনীয়া ৰাজ্যিক শোক পালন কৰা হৈছে। এই সময়ছোৱাত সকলো চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠান, আনুষ্ঠানিক কাৰ্যসূচী আৰু ৰাজহুৱা উৎসৱ স্থগিত ৰখা হৈছে। ইয়াৰ আগেয়ে কালি সন্ধিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা নতুন দিল্লীলৈ ৰাওনা হয়। নিশা ছিংগাপুৰৰ পৰা শিল্পীগৰাকীক কঢ়িয়াই অনা বিমানখন নতুন দিল্লীৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে বহুলোকে তেওঁক শিল্পীগৰাকীৰ গীত আওৰাই পুষ্পাৰ্ঘ তৰ্পণ কৰে। আজি পুৱাতে জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গ বৰজাৰ বিমানবন্দৰত উপস্থিত হয়। জুবিন গাৰ্গৰ পিতৃৰ অসুস্থতাৰ হেতুকে পৰিয়ালৰ লোকে শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ স্থান গুৱাহাটীৰ আশে পাশে বিচাৰিছে বুলি প্ৰকাশ কৰা হৈছে। আজি সৰুসজাই ক্ৰীড়া প্ৰকল্পত গুণমুগ্ধসকলক পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ প্ৰিয় শিল্পীগৰাকীক শেষ দৰ্শনৰ সুবিধা দিয়াৰ কথা আছিল যদিও অভাৱনীয় জনসমাগমৰ পৰিপ্ৰেক্ষিতত বাসগৃহলৈ শিল্পীগৰাকীৰ পাৰ্থিব শৰীৰ আহি পোৱাত হ'ব পৰা বিলম্বৰ প্ৰতি লক্ষ্য ৰাখি এই সময়ৰ সাল সলনি হোৱাৰ সম্ভাৱনা আছে। সমগ্ৰ গুৱাহাটী মহানগৰীৰ শিল্পীগৰাকীক অন্তিমবাৰৰ বাবে শ্ৰদ্ধা জনোৱাৰ বাবে লোকাৰণ্য হৈ পৰাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে সকলোকে সংযম বজাই ৰাখি চলিবলৈ আহান জনাইছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ অন্তিম যাত্ৰা শান্তিপূৰ্ণ কৰি তুলিবলৈ সকলোৰে প্ৰতি আহান জনাইছে।
কোনোৱে আজি ঘৰৰ ভিতৰত থাকিব পৰা নাই, সকলোৱে ঘৰৰ পৰা ওলাই আহিছে, ৰাস্তা চুকে কোনে জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমিও ইয়াৰ পৰা আহোঁতে মাত্ৰ দেখিছোঁ যে হ'ব পাৰে প্ৰশাসনে যিমান মানুহ হ'ব তাৰ কামনা কৰা নাছিল। যিয়ে নহওক, আমি গরিমা বৌর ভিডিওটি চালো আর আমিও আমার ফলের সকলকে অনুরোধ জানাইছো যে আহক এই জুবিনদার অন্তিম যাত্রাটা একটা স্মরণীয় যাত্রা হোক, শান্তিরে পার হোক, সুস্থিরে পার হোক, আমার আবেগ থাকিব, আমার স্বাভিমান থাকিব, কিন্তু স্মরণীয় একটা পরিবেশ হোক, সুস্থ পরিবেশ হোক, সেয়া আমি কামনা করছি।
রাজ্য সরকারে আজি সন্ধিয়া শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সন্দৰ্ভত এখন কেবিনেট বৈঠক আহ্বান কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোৰ বিষদ অনুসন্ধানৰ বাবে তেওঁ ছিংগাপুৰৰ উচ্চায়ুক্ত ছাইমন ৱাংৱাৰ সৈতে কথা পাতিছে। উচ্চায়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ কৰিছে। এই ঘটনা সন্দৰ্ভত কেইবাখনো থানাত ৰুজু হোৱা গোচৰ তদন্তৰ বাবে চি আই ডিক অৰ্পণ কৰা হয়। জুবিন গাৰ্গৰ সৈতে সাগৰলৈ সাঁতুৰিবলৈ যোৱা অসম এছ'চিয়েচনৰ 11 সদস্য আৰু জুবিনৰ দলৰ 4 সদস্যক অসম আৰক্ষীয়ে সোধা পোছা কৰিব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত অসম লোকসেৱা আয়োগে আজি আৰু কাইলৈ হ'বলগীয়া পৰীক্ষা স্থগিত ৰাখিছে। আয়োগে প্ৰকাশ কৰা মতে আজি হ'বলগীয়া মীন বিভাগৰ অধীনৰ কনিষ্ঠ অভিযন্তা পদৰ পৰীক্ষা স্থগিত ৰখা হৈছে। একেদৰে কাইলৈ হ'বলগীয়া কৃষি বিভাগৰ অধীনৰ কৃষি উন্নয়ন বিষয়া পদৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া 25 আৰু 26 ছেপ্টেম্বৰলৈ পিছুৱাই দিয়া হৈছে। জনতাৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ অকাল দেহাৱসানত সমগ্ৰ ৰাজ্য শোকস্তব্ধ হৈ আছে। শিল্পীগৰাকীৰ বিয়োগৰ বাতৰি পোৱাৰ পাছৰে পৰা অগণন লোক স্বতঃস্ফূৰ্তভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পথসমূহত সমবেত হয়। প্ৰিয়মান জনতাই শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ কণ্ঠত আওৰাই তেওঁৰ প্ৰতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শ্ৰদ্ধা নিবেদিছে। শিশুৰ পৰা বৃদ্ধলৈ প্ৰতিগৰাকী অনুৰাগী শোকাহত আৰু স্তম্ভিত হৈ পৰিছে। শিৱসাগৰত কালি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বিশাল অনুষ্ঠানৰ আয়োজন কৰা হয়। বহু অনুৰাগী আৰু গুণমুগ্ধৰে ভৰি পৰা অনুষ্ঠানত 10,000 মাটিৰ চাকি জ্বলোৱা হয়। জেঙনিকটীয়াতো শিল্পীগৰাকীক শ্ৰদ্ধা জনাবৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। শিৱসাগৰৰ বাবুপট্টি আমোলাপট্টি নামঘৰ, বাৰোৱাৰী সাৰ্বজনীন দুৰ্গোৎসৱ আৰু নৱ দুৰ্গোৎসৱ পূজা সমিতিৰ সিদ্ধান্ত অনুসৰি আজি মহালয়াৰ পুৱা পূৰ্বে নিৰ্ধাৰিত প্ৰভাত ফেৰি জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ বাবে বাতিল কৰা হয়। শিৱসাগৰ নগৰতো কালি শিল্পীগৰাকীৰ প্ৰতি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাজ্যৰ প্ৰতিখন জিলাত কালি বিভিন্ন দল, সংগঠন, শিক্ষানুষ্ঠান, অনুষ্ঠান প্ৰতিষ্ঠান আদিয়ে শিল্পীগৰাকীৰ প্ৰতি সন্মানাৰ্থে সমদলৰ আয়োজন কৰে। অসামান্য প্ৰতিভাৰ অধিকাৰী দৰদী শিল্পীগৰাকীৰ বিয়োগত কাতৰ হৈ পৰা জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান পোহাৰ আদি বন্ধ কৰি ৰাজপথলৈ ওলাই আহি শিল্পীগৰাকীৰ সোঁৱৰণী যাত্ৰাৰ অংশীদাৰ হৈ পৰে। বিভিন্ন জিলাৰ প্ৰশাসনসমূহৰ উদ্যোগতো কালি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ তৰ্পণ কৰা হয়। যোৰহাট, হোজাই, ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁৱৰ লগতে প্ৰায় আটাইবোৰ জিলা প্ৰশাসনে কালি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়। গীতেৰে সৰ্বস্তৰৰ জনসাধাৰণৰ হৃদয় স্পৰ্শ কৰা জনগানৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত সৃষ্টি হোৱা অপূৰণীয় শূন্যতাত অসমবাসীয়ে হাহাকাৰ কৰিছে। কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত জুবিন গাৰ্গৰ জনপ্ৰিয়তা আৰু তেওঁৰ দেহাৱসানে আনি দিয়া শূন্যতা সম্পৰ্কে আলোচনাত অংশ লৈ চিন্ময় গোস্বামীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে শিল্পীগৰাকীৰ প্ৰতিভাৰে অসমৰ সাংগীতিক ক্ষেত্ৰত এজোপা বৰগছ সদৃশ আছিল। শিল্পীগৰাকীৰ প্ৰাক্তন ব্যৱস্থাপক তথা বাল্যবন্ধু জয়ন্ত বৰদলৈয়ে জুবিন গাৰ্গৰ শিল্পী জীৱনৰ আৰম্ভণিৰ সময়ছোৱাৰ কথা উল্লেখ কৰে।
আপুনি জুবিন গাৰ্গক প্ৰথম কেনেকে লগ পাইছিলে?
মানে কি, আমি একেলগে সহপাঠী আছিলো, কলেজত একেলগে পঢ়িছিলো, একেটা ছেকশ্যনতে আমি। হেল্ল'
হয় শুনিছো কওক।
হয়, একেটা ছেকশ্যনতে আমি পঢ়িছিলো আৰু সেই একে পঢ়াৰ লগতে আমি সহপাঠী আছিলো, যেতিয়া আমি একে ক্লাছতে সদায় লগ পাইছিলো। তেনেদৰে আমাৰ প্ৰথম তেনেকে চিনাকি। তাৰপিছত অহা যোৱা, তেওঁ ঘৰলৈ অহা যোৱা, তেনেকে সেইখিনি হৈছিলে আমাৰ মানে প্ৰথম চিনাকিটো, মানে হেৰি হৈছিলে আৰু। আৰু তাৰপিছত গৈ পেলাই তেওঁলোক ঘৰলৈ মই যেতিয়া প্ৰথম গৈছিলো, তেতিয়া আমি ফাৰ্ষ্ট ইয়াৰতে হ'ব, 88-89 তাৰমানে, তেতিয়া আপোনাৰ ফাৰ্ষ্ট ইয়াৰত পঢ়ি থাকোঁতে তেওঁ ঘৰলৈ গৈছিলো। তেওঁ দেউতাক আচলতে বহুত হেৰি আছিলে, কালচাৰেলি হেৰি আছিলে, মোৰ ফটোগ্ৰাফী ইণ্টাৰেষ্ট আছিলে, পঢ়াৰ ইণ্টাৰেষ্ট আছিলে, আৰু তেওঁ ঘৰত সেইবিলাক চৰ্চা চলি থাকে বিভিন্ন ধৰণৰ। আৰু মানে দেখিছিলো যে একে মানে দেউতাকৰ হিচাপে মই গৈছিলো তাত, ধৰক মই তেতিয়া বাহিৰৰ পৰা আহিছো, তাৰমানে মই যোৰহাটতে পঢ়িব আহিছো, যদিও মই যোৰহাটৰে হয়, তেতিয়া মানে মা দেউতা বাহিৰত থাকে।
আই আই টি গুৱাহাটীৰ অধ্যাপক ডঃ উৎপল বৰাই অনুষ্ঠানটিত জুবিন গাৰ্গৰ ছাত্ৰ অৱস্থা আৰু সংগীতৰ সাধনাৰ প্ৰথম চোৱাৰ বিষয়ে উল্লেখ কৰে। সাংবাদিক হীৰেণ শৰ্মা আৰু মণি মহন্তই এই অনুষ্ঠানত জুবিন গাৰ্গক সংগীতৰ ধাৰাৰ ক্ষেত্ৰত যুগস্ৰষ্টা আৰু পথ প্ৰদৰ্শক বুলি মন্তব্য কৰে। অনুষ্ঠানত ভাস্কৰ জ্যোতি আচাৰ্যই কয় যে শিল্পীগৰাকীয়ে অসমৰ কেইবাটাও প্ৰজন্মক সংগীতৰ নতুন ধাৰাৰ প্ৰতি আগ্ৰহী কৰাৰ লগতে অগণন লোকৰ সংবেদনশীলতাক স্পৰ্শ কৰিছে। এই অনুষ্ঠানটোৰ আগধৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে গানৰ উজ্জ্বল জ্যোতিষ্ক নিৰ্বাপিত হৈ অকস্মাত যেন অসমৰ সংগীতৰ আকাশ অন্ধকাৰ হৈ পৰিছে। জনসাধাৰণৰ হিয়াৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত বিশিষ্ট শিক্ষাবিদ আবৃত্তিকাৰ অমৰজ্যোতি চৌধুৰীয়ে এটি কবিতাৰে শ্ৰদ্ধা জনাইছে।
নিশব্দে হাইছে বৰষুণ, বৈ আছে লুইত কণ্ঠ এতিয়া অৱৰুদ্ধ। এতিয়া আটাইখন স্তব্ধ নিৰ্বাক।
এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কালি নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ প্ৰথমখন খেলত বাংলাদেশে শ্ৰীলংকাক 4 উইকেটত পৰাস্ত কৰে। জয়ৰ বাবে 169 ৰাণৰ লক্ষ্য অনুসৰণ কৰি বাংলাদেশে এটা বল বাকী থকা অৱস্থাত 6 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈ খেলখনত বিজয় সাব্যস্ত কৰে। শ্ৰীলংকাৰ হৈ দাসুন চনাকাই সৰ্বাধিক 64 ৰাণ কৰে। বাংলাদেশৰ হৈ মুস্তাফিজুৰ ৰহমানে 3 উইকেট দখল কৰে। ভাৰত কাইলৈ ছুপাৰ ফ'ৰ পৰ্যায়ৰ দ্বিতীয়খন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত সকলোবোৰ দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত অসমবাসীৰ হিয়াৰ আমঠু, যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰোব, জুবিন গাৰ্গৰ অকাল বিয়োগ, তেওঁৰ পাৰ্থিৱ শৰীৰ ৰাজ্যলৈ অনাৰ বাতৰি ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰা হৈছে। অসমীয়া প্ৰতিদিন কাকতে নিদাৰুণ শোকত ম্ৰিয়মান ৰাজ্য শিৰোনামেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত আকাশে বতাহে বিয়পি পৰা বিষাদ আৰু শূন্যতাৰ বাতৰি প্ৰকাশ কৰিছে দৈনিক অসম কাকতে। প্ৰথম পৃষ্ঠাত জুবিন গাৰ্গৰ আলোকচিত্ৰ আৰু তেওঁৰ বাণীৰে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যত স্বতঃস্ফূৰ্ত বন্ধ সদৃশ পৰিৱেশৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। জনতাৰ আপোন শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া আৰু সমাধিস্থল যোৰহাটত হোৱাটো বিচাৰি 150ৰো অধিক দল, সংগঠন, শিল্পী, সাহিত্যিক আৰু বিশিষ্ট ব্যক্তিৰ গণস্বাক্ষৰসহ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে জুবিনক বিচাৰি যোৰহাট জিলাবাসীৰ দাবী শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম অসমীয়াৰ হৃদয়ে হৃদয়ে প্ৰাণৰ অমৃতকণ্ঠ। কাকতখনত কত হ'ব জুবিনৰ শেষকৃত্য, যোৰহাটত সাহিত্য সভা আৰু কৃষি বিশ্ববিদ্যালয়ে দিলে মাটি শীৰ্ষক এটা বাতৰি বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰা হৈছে। মই যদি তোমাক সৰগত দেখো মোৰ নামটো ক'ব পাৰিবানে শিৰোনামেৰে অসমীয়া খবৰ কাকতে টিয়াৰ্ছ ইন হেভেন শীৰ্ষক কালজয়ী গীতটি সমুদ্ৰত শেষ যাত্ৰাৰ পূৰ্বে ছিংগাপুৰৰ সহশিল্পীৰ সৈতে জুবিনে কাকতালীয়ভাৱে পৰিৱেশন কৰা বাতৰিক বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যত তিনিদিনীয়া শোক, এ পি এছ চিসহ সমূহ পৰীক্ষা স্থগিতৰ বাতৰিক আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতে জুবিন অমৰ হক ধ্বনিৰে মুখৰ স্বদেশ শোকাৰ্তৰ সমদল শিৰোনামেৰে বাতৰি পৰিৱেশন কৰিছে। দ্য চেণ্টিনেল কাকতে প্ৰিয় শিল্পীৰ আকস্মিক বিয়োগত সমগ্ৰ ৰাজ্য শোকস্তব্ধ শিৰোনামেৰে বাতৰি পৰিৱেশন কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ। ধন্যবাদ সংগীতা শৰ্মা। আজি মহালয়া। আহিন মাহৰ অমাৱস্যা তিথিটোক মহালয়া নামেৰে অভিহিত কৰা হয় আৰু এই দিনটোতে দিন ৰাতিৰ সন্ধিক্ষণৰ পৰা মহালয়া পূজা আৰম্ভ হয়। মহালয়াৰ পবিত্ৰখনত দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। উল্লেখযোগ্য যে প্ৰতিবছৰে উজনি অসমৰ যোৰহাটকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত মহালয়া উপলক্ষে বহু লোকৰ সমাগম হয় যদিও এইবাৰ জনতাৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত এই পৰিৱেশ নিস্তেজ হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যবাসীৰ হিয়াৰ আমঠু, জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আজি পুৱাতে অসমভূমিলৈ পুষ্পসজ্জিত বাহনেৰে অগণন গুণমুগ্ধৰ সৈতে প্ৰিয় শিল্পীগৰাকীৰ নিজৰ বাসগৃহ অভিমুখে অন্তিম যাত্ৰা। সৰু সজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুৰাগীৰ শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে শিল্পীগৰাকীৰ নশ্বৰ দেহ ৰখাৰ ব্যৱস্থা। সমগ্ৰ ৰাজ্য জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ। প্ৰান্তে প্ৰান্তে শ্ৰদ্ধা নিবেদনৰ সমূহীয়া কাৰ্যসূচী। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত কালি ছুপাৰ ফ'ৰ পৰ্যায়ৰ প্ৰথমখন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে বাংলাদেশৰ 4 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে, পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।